আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত পাৰিষদসকলৰ শপত গ্ৰহণ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ অত্যাধুনিক ৰবটিক চাৰ্জাৰী ব্যৱস্থা মুকলি পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখত ৰাজস্থান ৰয়েলছৰ জয়ৰ বাবে 174 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ আন এখন খেলত মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ মুখামুখি নমস্কাৰ বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক এতিয়া শুনক বিতং বাতৰি ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত 37 গৰাকী পাৰিষদে আজি দুধনৈত শপত গ্ৰহণ কৰে দুধনৈৰ উদয়পুৰস্থিত সচিবালয়ৰ চৌহদত আজি বিয়লি আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী ডঃ অনুজ পেগু জয়ন্ত মল্লবৰুৱাকে ধৰি ৰাজ্যৰ কেইবাগৰাকী মন্ত্ৰী বিধায়কে অংশগ্ৰহণ কৰে অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ৰাভাবীৰ পৰশুৰামৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ উপস্থিতিত জিলা আয়ুক্ত খনিন্দ্ৰ চৌধুৰীয়ে নৱনিৰ্বাচিত পাৰিষদসকলক শপত বাক্য পাঠ কৰোৱায় অনুষ্ঠানতে টংকেশ্বৰ ৰাভাই তৃতীয়বাৰৰ বাবে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে একেদৰে সোণাৰাম ৰাভাই অধ্যক্ষ আৰু অলকা ৰাভাই উপাধ্যক্ষ হিচাপে শপত লয় মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি এই অনুষ্ঠানত অংশ লৈ জনসাধাৰণৰ সহযোগিতাৰে চৰকাৰে ৰাভা জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীসমূহৰ আশা আকাংক্ষা পূৰণ কৰাৰ লক্ষ্যৰে কাম কৰি যাব বুলি উল্লেখ কৰে তেওঁ কয় যে এইবাৰ গোৱালপাৰা জিলাত প্ৰায় 70% আৰু কামৰূপ জিলাত 67%ৰো অধিক লোকে পৰিষদৰ নিৰ্বাচনত ভোটদান কৰে অনাগত দিনতো শান্তি সমৃদ্ধিৰে পৰিষদৰ কাম কাজৰ অগ্ৰগতি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ উন্নয়নৰ বাবে পৰিষদৰ সৈতে অসম চৰকাৰে সদায় কাম কৰি যাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে
অসমৰ অন্যতম ভূমিপুত্ৰ সমৃদ্ধ ইতিহাস আৰু কলা সংস্কৃতিৰে পূৰ্ণ ৰাভাসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অঞ্চলত বাস কৰা সমূহ ৰাইজলৈ মই শুভেচ্ছা আগবঢ়াইছো গোৱালপাৰা জিলাৰ জয়ৰাম কুচিৰ পৰা আৰম্ভ কৰি কামৰূপ জিলাৰ ৰাণীলৈ বিস্তৃত হৈ থকা এই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2 এপ্ৰিল তাৰিখে অনুষ্ঠিত হৈ যায় এইবাৰ কামৰূপ আৰু গোৱালপাৰাৰ অকল ৰাভা নহয় প্ৰতিটো জাতি জনগোষ্ঠীয়ে আনন্দ আৰু উৎসাহৰ মাজেৰে ৰাভা হাছং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত যোগদান কৰিছিলে আৰু সেইবাবে ৰাভা হাছং অট'নমাছ কাউন্সিল অঞ্চলত বাস কৰা মই সকলো জাতি জনগোষ্ঠীৰ লোকক মোৰ অভিনন্দন জনাইছো সমন্বয়ৰ মাজেৰে আমি যাতে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদখনক আগবঢ়াই লৈ যাব পাৰোঁ তাৰ বাবে পৰম পিতা ভগৱান আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছো
আজিৰ অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাভাসকলৰ পৰাক্ৰমী ৰজা বীৰ দদানৰ স্মৃতিত এটা প্ৰতিমূৰ্তি স্থাপনৰ কথা ঘোষণা কৰে এই অনুষ্ঠানত ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল চৌহদৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আজি ৰোগীৰ বাবে উত্তৰ পূবৰ প্ৰথমটো অত্যাধুনিক ৰবটিক চাৰ্জাৰী ব্যৱস্থা মুকলি কৰে এই অস্ত্ৰোপচাৰ যন্ত্ৰটো কেন্দ্ৰীয় চৰকাৰৰ কৰ্কট ৰোগ প্ৰতিৰোধ নিয়ন্ত্ৰণ ৰাষ্ট্ৰীয় কাৰ্যসূচী কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ এণ্ড ষ্ট্ৰোক আঁচনিৰ অধীনত ৰাজ্য চৰকাৰে 14,99,00,000 টকা ব্যয়েৰে ক্ৰয় কৰিছে এই অস্ত্ৰোপচাৰ নিখুঁত হোৱাৰ লগতে ইয়াৰ ফলত কৰ্কট ৰোগৰ উন্নত চিকিৎসা প্ৰদানত সুবিধা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ডঃ শৰ্মাই কয় যে অসমে উত্তৰ পূব ভাৰতৰ প্ৰথমটো ৰবটিক অস্ত্ৰোপচাৰ আৰম্ভ কৰি ৰঙালী বিহু উদযাপনৰো আৰম্ভণি কৰিছে উজনি অসম আৰু বৰাক উপত্যকাৰ ৰোগীসকলৰ সুবিধাৰ্থে ডিব্ৰুগড় আৰু শিলচৰতো অনুৰূপ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব বুলি ডঃ শৰ্মাই জানিবলৈ দিয়ে অসমৰ স্বাস্থ্যসেৱাৰ যাত্ৰাত এয়া এক বৃহৎ মাইলৰ খুঁটি বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে তেওঁ কয় যে এই উচ্চমানৰ চিকিৎসা প্ৰযুক্তি পৰিচালনা কৰাৰ বাবে প্ৰয়োজনীয় মানৱ সম্পদ সৃষ্টি কৰিবলৈ সমন্বিত পদক্ষেপ লোৱা হৈছে চৰকাৰে ৰাজ্যৰ সকলো চিকিৎসালয়ত নাৰ্ছিং মহাবিদ্যালয় আৰম্ভ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই মহাবিদ্যালয়সমূহত ইংৰাজী জাপানী আৰু অন্য বিদেশী ভাষাৰ পাঠদান কৰা হ'ব আজিৰ অনুষ্ঠানত উদ্যোগ মন্ত্ৰী বিমল বৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে অসম গণ পৰিষদ দলে আজি গুৱাহাটীৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেলত অসমবাসীলৈ ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে পঞ্চায়ত নিৰ্বাচনক লৈ দলৰ প্ৰস্তুতি সন্দৰ্ভত প্ৰকাশ কৰে দলটোৱে পঞ্চায়ত নিৰ্বাচনত এন ডি এৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব বুলি দলৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই উল্লেখ কৰে এই নিৰ্বাচনৰ পাছত হ'বলগীয়া তিনিখন স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে দলে সমিতি গঠন কৰি কাম কাজ অব্যাহত ৰখা বুলিও সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক সঞ্জীৱনী পাঠকৰ পৰা।
অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আজি জিলাখনৰ নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয় দুখনত স্থাপন হ'বলগীয়া ষ্ট্ৰং ৰুম আৰু গণনা কক্ষৰ স্থান পৰিদৰ্শন কৰে। এই পৰিদৰ্শনকালত জিলা আয়ুক্তগৰাকীয়ে নিৰ্বাচনী প্ৰক্ৰিয়া শৃংখলিতভাৱে সম্পন্ন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তেওঁ নগাঁও চহৰৰ নেহেৰুৱালী খেলপথাৰত স্থাপন হ'বলগীয়া পৰিবহণ কোষৰ স্থানসমূহ পৰিদৰ্শন কৰে। জিলাখনত নিৰ্বাচনৰ বাবে 5 গৰাকী সাধাৰণ পৰ্যবেক্ষক নিয়োগ কৰা হৈছে। তেওঁলোকে নিৰ্বাচনৰ বাবে গঠন কৰা প্ৰতিটো কোষৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা নিৰ্বাচনৰ প্ৰস্তুতি আৰু কাম কাজৰ বুজ লৈছে। আজি জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া নৰেন্দ্ৰ কুমাৰ শ্বাহৰ অধ্যক্ষতাত এই উপলক্ষে এখন বৈঠক অনুষ্ঠিত হয়। ডিব্ৰুগড় জিলাত এই নিৰ্বাচন স্বচ্ছ আৰু নিকাকৈ অনুষ্ঠিত কৰিবলৈ ৰাজ্যিক নিৰ্বাচন আয়োগে জিলাখনত 5 গৰাকী সাধাৰণ পৰ্যবেক্ষক নিয়োগ কৰিছে। ইয়াৰে 4 গৰাকী পৰ্যবেক্ষকে জিলাখনত উপস্থিত হৈ বিভিন্ন কোষৰ ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হৈ নিৰ্বাচনী কাম কাজৰ অগ্ৰগতিৰ বুজ লয়। সাধাৰণ পৰ্যবেক্ষকক নিৰ্বাচন সংক্ৰান্তীয় ওজৰ আপত্তি দাখিলৰ বাবে যোগাযোগৰ নম্বৰো মুকলি কৰা হৈছে। জিলাখনত প্ৰথম পৰ্যায়ত হ'বলগীয়া নিৰ্বাচনৰ বাবে দাখিল কৰা মনোনয়নৰ পৰীক্ষণ সমাপ্ত হৈছে। পৰীক্ষণৰ অন্তত 22খন জিলা পৰিষদৰ সদস্য পদৰ বাবে 55 গৰাকী, 7খন আঞ্চলিক পঞ্চায়তৰ বাবে 221 গৰাকী, 93খন গাঁও পঞ্চায়তৰ 930টা ৱাৰ্ড সদস্যৰ বাবে 2290 গৰাকী প্ৰাৰ্থী মনোনয়ন বৈধ বিবেচিত হৈছে। এই নিৰ্বাচনৰ বাবে জিলাখনত 52গৰাকী ছেক্টৰ বিষয়া আৰু 22গৰাকী জোনেল বিষয়া নিয়োগ কৰাৰ উপৰি 1165গৰাকী প্ৰিচাইডিং আৰু 4660গৰাকী পলিং বিষয়া নিয়োগ কৰা হ'ব। মুঠ 1165টা ভোটগ্ৰহণ কেন্দ্ৰত হ'বলগীয়া ভোটগ্ৰহণত 8,71,975 গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। যোৰহাট জিলাত আজি আয়ুক্ত জয় শিৱানীয়ে নিৰ্বাচনৰ ষ্ট্ৰং ৰুম স্থাপন কৰিবলগীয়া স্থান পৰিদৰ্শন কৰি যাৱতীয় দিশসমূহৰ বুজ লয়। ইপিনে পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত 24খন জিলা পৰিষদৰ 3গৰাকী প্ৰাৰ্থী আৰু 139টা আঞ্চলিক পঞ্চায়ত সদস্যৰ 25গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। গোলাঘাট দক্ষিণ আঞ্চলিক পঞ্চায়তৰ বিজেপি অগপ মিত্ৰজোঁটৰ 7গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। সৰুপথৰ সমজিলাৰ মুঠ 21খন গাঁও পঞ্চায়তৰ পৰা 210টা ৱাৰ্ড সদস্যৰ নিৰ্বাচন হ'ব। ইয়াৰে 25গৰাকী ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। কোনো প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব বিচাৰিলে 17 এপ্ৰিলৰ বিয়লিৰ 3 বজাৰ ভিতৰত আবেদন কৰিব লাগিব। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কামৰূপ জিলাৰ বকো, ছয়গাঁও, হাজো, কমলপুৰ, উত্তৰ গুৱাহাটী, বাইহাটা চাৰিআলি, ৰঙিয়া আদি ঠাইৰ প্ৰতিখন বজাৰত গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত প্ৰয়োজনীয় মাখিয়তি, দীঘলতি, থেকেৰা, বৰবেঙেনা, পানীলাও, হালধি আদি উপলব্ধ হোৱাৰ লগতে বিভিন্ন স্থানত গামোচাৰ বিপণীৰ লগতে ফাঁচী বজাৰ, গণেশগুৰি, পল্টন বজাৰ আৰু শ্বপিং মলসমূহত কাপোৰ ক্ৰয় কৰাৰ বাবে গ্ৰাহকৰ ভিৰ দেখা গৈছে। বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কাইলৈ জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে কাইলৈৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। গুৱাহাটীৰ বেলতলা বিহু উদযাপন সমিতিয়ে এই বছৰো অহা 24 এপ্ৰিলৰ পৰা 3দিনীয়াকৈ বেলতলা বিদ্যালয় খেলপথাৰত 48 সংখ্যক বহাগী উৎসৱৰ আয়োজন কৰিছে। এইবেলি বিহু উদযাপন সমিতিৰ সৰ্বোচ্চ সন্মান ডঃ ভূপেন হাজৰিকা বঁটা কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হ'ব। তদুপৰি ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত শ্ৰেষ্ঠত্ব অৰ্জন কৰা বিহুৱতীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি পাটমাদৈ বঁটা প্ৰদান কৰা হ'ব। অসমৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীয়ে অনাদিকালৰে পৰা বিহু পালন কৰি আহিছে। বাপতি হাহুন বিহুটি ডিমাচা, মৰাণ, মিচিং আৰু তিৱাসকলেনো কেনেকৈ পালন কৰে সেই বিষয়ে আজি সন্ধিয়া 7:45 আকাশবাণী গুৱাহাটীৰ সংবাদ চলন্তিকাত শুনিবলৈ পাব। আমাৰ ডিমা হাছাও, তিনিচুকীয়া, ধেমাজি আৰু মৰিগাঁও জিলাৰ সংবাদদাতাসকলৰ প্ৰতিবেদনৰ আধাৰত এই বিশেষ সংবাদ চলন্তিকা যুগুতাইছে ৰাজীৱ লোচন বৰঠাকুৰে। ৰাজ্যৰ বিশিষ্ট বুদ্ধিজীৱী, সাহিত্যিক, মৃতভাষৰ স্ৰষ্টা, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াক আজি তেখেতৰ বাসগৃহ বৰ্ণমালাত কেইবাগৰাকীও শুভাকাংক্ষীয়ে শুভেচ্ছা জনায়। বৰেণ্য সাহিত্যিকগৰাকীয়ে অসমবাসী ৰাইজলৈ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ ওলগ জনাই আটাইৰে কুশল মংগল কামনা কৰে। তেওঁ পূৰ্বৰ তিক্ত অভিজ্ঞতা পাহৰি নতুন মাত্ৰা আৰু যাত্ৰাৰে নিজৰ লগতে সমাজৰ নিঃস্বাৰ্থভাৱে সেৱা আগবঢ়াই অসমক এখন সমৃদ্ধশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। হোজাই জিলাৰ কাকিত ছগৰাকী শিক্ষকৰে গঠিত দীনবন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে ঠাইখনৰ তিনিগৰাকী ব্যক্তিক আজি বিহুৱান, খাদ্য সামগ্ৰী আৰু আৰ্থিক সাহায্য প্ৰদান কৰে। নিজাববীয়া প্ৰচেষ্টাৰে বিগত কেইবাবছৰ ধৰি এই সংগঠনটোৱে বিহুৰ সৈতে সংগতি ৰাখি আৰ্থিকভাৱে দুৰ্বল, শাৰীৰিকভাৱে অক্ষম, দৰিদ্ৰ তথা ৰোগগ্ৰস্ত লোকক সহায় কৰি আহিছে। জিলাখনৰ আয়ুক্ত কাৰ্যালয়তো প্ৰতিটো বিভাগৰ বিষয়া কৰ্মচাৰীসকলে মিলি আজি গীত মাতৰ অনুষ্ঠানৰ আয়োজন কৰে। নিৰ্বাচনৰ ব্যস্ততাৰ বাবে পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হোৱাসকলৰ বাবে বিহু উদযাপনৰ এই প্ৰচেষ্টা হাতত লোৱা বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। নগাঁও জিলাতো ৰঙালী বিহুৰ প্ৰস্তুতি অব্যাহত আছে। জিলাখনত বিহু উদযাপন সন্দৰ্ভত এয়া আমাৰ সংবাদদাতা মুনিন্দ্ৰ শইকীয়া।
হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সমগ্ৰ অসমবাসীৰ লগতে নগাঁও জিলাবাসীও সাজু হৈ পৰিছে। কালিলৈ পুৱাৰ ভাগতে কৃষিজীৱী অসমীয়াই নিজৰ নিজৰ গোধনৰ আয়ুস বৃদ্ধি কামনা কৰি মাহ হালধিৰে গা পা ধুৱাই নতুন পঘাৰে বান্ধি গৰু বিহু উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে। ইয়াৰ সমান্তৰালকৈ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ৰঙালী বিহু উৎসৱ উদযাপনৰ প্ৰস্তুতি চলোৱাৰ উপৰিও নগাঁও জিলা সাহিত্য সভাই পহিলা বহাগত নিজৰ দিন উদযাপন কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা বুলি জানিবলৈ দিয়া হৈছে।
চিৰাং জিলাৰ বিজনী ৰঙালী বিহু উদযাপন সমন্বয় সমিতিৰ উদ্যোগত কাইলৈৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা হৈছে। ইয়াৰ সৈতে সংগতি ৰাখি ইতিমধ্যে দুটা পৰ্যায়ত বিহু নাচৰ কৰ্মশালা অনুষ্ঠিত হৈ যায় বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। আমাৰ পৰৱৰ্তী বাতৰিখনক অৰুণিমা গোস্বামীৰ পৰা।
কোকৰাঝাৰ জিলাৰ হৰিণাগুৰিৰ বাওখুংগ্ৰী পাহাৰত কালিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত দ্বাদশ বাওখুংগ্ৰী মহোৎসৱৰ আজি দ্বিতীয় দিনা বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। বিটিআৰৰ পৰ্যটন বিভাগে কালি চাইক্লিং প্ৰতিযোগিতাৰে এই মহোৎসৱৰ শুভাৰম্ভ কৰিছিল। তিনিদিনীয়া এই মহোৎসৱৰ অংশ হিচাপে পাহাৰ বগোৱা, চাইক্লিং, পেৰাগ্লাইডিং, এয়াৰ বেলুন উৰোৱা, খাদ্য মহোৎসৱ আৰু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে বড়ো জনগোষ্ঠীয়ে নৱবৰ্ষৰ উৎসৱ বৈশাগু বা ৰঙালী বিহুৰ পূৰ্বে জনগোষ্ঠীটোৱে এই বাওখুংগ্ৰী পাহাৰ বগোৱা উৎসৱৰ আয়োজন কৰে। পৰম্পৰাগত বিশ্বাস অনুসৰি এই পাহাৰ বগাই শীৰ্ষলৈ গৈ ইষ্ট দেৱতাৰ আৰাধনা কৰাৰ ফলত বছৰটোলৈ অসুখ, অশান্তি আৰু দুৰ্ভাগ্য নাশ হয়। 2013 চনৰ পৰা বিটিচিৰ পৰ্যটন বিভাগে এই উৎসৱৰ আয়োজন কৰি ইয়াৰ অংশ হিচাপে দুঃসাহসিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে। শিলচৰত ৱাক অফ আইন বাতিলৰ দাবীত শতাধিক লোকে আজি প্ৰতিবাদ সাব্যস্ত কৰে। শিলচৰৰ বেৰেংগা নতুন ৰোড পইণ্টত আজি মুছলমান সম্প্ৰদায়ৰ বহুলোকে সমদল উলিয়াই এই আইনৰ বিৰোধিতা কৰে। এই প্ৰতিবাদ সন্দৰ্ভত কাছাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে প্ৰতিবাদীসকলে এই ক্ষেত্ৰত আগতীয়াকৈ কোনোধৰণৰ অনুমতি লোৱা নাই আৰু ঠাইখনৰ শান্তি শৃংখলাত ব্যাঘাত জন্মাইছে। এই ক্ষেত্ৰত আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা ল'ব বুলিও আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। বিশিষ্ট চিন্তাবিদ, সাহিত্যিক, অনুবাদক, সাংবাদিক তথা লেখক, অসমৰ আগশাৰীৰ ছপাশাল ভৱানী অফচেটৰ সঞ্চালক অঞ্জন শৰ্মালৈ 2025 বৰ্ষৰ পাঠশালা বঁটা আগবঢ়োৱা হৈছে। পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবাৰো উদযাপন কৰিবলগীয়া মুকলি বিহু আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত পহিলা বহাগত শৰ্মালৈ এই বঁটা আগবঢ়োৱা হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰাজস্থান ৰয়েলছক 9 উইকেটত পৰাস্ত কৰে। খেলখনত বেংগালুৰুৱে টছত জিকি প্ৰথমে ৰাজস্থান ৰয়েলছক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। ৰাজস্থান ৰয়েলছে জয়ৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 174 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল। ইপিনে IPLৰ আন এখন খেলত আজি মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বজালি জিলাৰ পাঠশালাৰ ওচৰৰ গাড়ী সত্ৰত আজি এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসম সাঁতোৰ সন্থাৰ সম্পাদক তথা ছুইমিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ উপসভাপতি ভাস্কৰ দাসে বজালিৰ বিশিষ্ট সমাজকৰ্মী তথা বজালি সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি মনোজ শৰ্মাৰ তত্বাৱধানত এই কেন্দ্ৰটো উদ্বোধন কৰে। ৰাভাহাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত পাৰিষদসকলৰ শপতগ্ৰহণ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ অত্যাধুনিক ৰবটিক চাৰ্জাৰী ব্যৱস্থা মুকলি। পঞ্চায়ত নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ প্ৰস্তুতি অব্যাহত। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰঙালী বিহুৰ ব্যাপক উৎসাহ উদ্দীপনা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি জয়পুৰত অনুষ্ঠিত এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হাতত ৰাজস্থান ৰয়েলছ 9 উইকেটত পৰাস্ত। আন এখন খেলত আজি মুম্বাই ইণ্ডিয়ানছ দিল্লী কেপিটেলছৰ মুখামুখি। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।